وَأَطِيعُوا اللَّهَ وَرَسُولَهُ وَلَا تَنَازَعُوا فَتَفْشَلُوا وَتَذْهَبَ رِيحُكُمْ وَاصْبِرُوا إِنَّ اللَّهَ مَعَ الصَّابِرِينَ
আর তোমালোকে আল্লাহৰ তেওঁৰ ৰাসূলৰ আনুগত্য কৰা, লগতে নিজৰ মাজতে বিবাদ নকৰিবা। এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি সামৰ্থ্য বিলুপ্ত হ'ব। তোমালোকে ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।